এয়া আকাশবাণী। বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস আৰু মোৰ সৈতে আছে সংগীতা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ 76সংখ্যক গণৰাজ্য দিৱস উপলক্ষে শুভেচ্ছা জনোৱা বিশ্বৰ নেতাসকলক ধন্যবাদ জ্ঞাপন কৰিছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ ভ্ৰমণ কৰিব। আম আদমী পাৰ্টীৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালে আজি নতুন দিল্লীত দলীয় নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে। বিএছএফৰ শেহতীয়া এবছৰৰ অভিযানত 5 পাকিস্তানী অনুপ্ৰৱেশকাৰী নিহত হোৱাৰ লগতে ভাৰতৰ ভূভাগত অবৈধভাৱে প্ৰৱেশ কৰিবলৈ বিচৰা 30 পাকিস্তানৰ নাগৰিকক আটক কৰা হয়। আৰু ওড়িশাৰ ৰাউৰকেলাত আজি সন্ধিয়া পুৰুষৰ হকী ইণ্ডিয়া লীগত শ্ৰাচী ৰাৰ বেংগল টাইগাৰ্ছ দিল্লী এছ জি পাইপাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ 76সংখ্যক গণৰাজ্য দিৱস উপলক্ষে শুভেচ্ছা জনোৱা বিশ্বৰ নেতাসকলক ধন্যবাদ জ্ঞাপন কৰিছে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰোৱে সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাৰ প্ৰতি সঁহাৰি জনাই শ্ৰীমোদীয়ে 75সংখ্যক গণৰাজ্য দিৱসত মেক্ৰোৰ উপস্থিতিৰ কথা মনত পেলাই তেওঁ বিগত বৰ্ষৰ এই অনুষ্ঠানত ফৰাচী ৰাষ্ট্ৰপতিগৰাকীৰ অংশগ্ৰহণে দুয়োখন দেশৰ মাজৰ কৌশলপূৰ্ণ সহযোগিতাক বিশেষ মাত্ৰা প্ৰদান কৰে বুলি মত প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই মানৱতাৰ উজ্জ্বল ভৱিষ্যতৰ বাবে একেলগে কাম কৰি থকা বুলি উল্লেখ কৰি তেওঁ কয় যে পেৰিছত আয়োজিত কৃত্ৰিম বুদ্ধিমত্তা কাৰ্য শীৰ্ষ সন্মিলনত শ্ৰীমেক্ৰোক লগ পাবৰ বাবে তেওঁ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে। আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰী মিচেল মাৰ্টিনে দিয়া এটা বাৰ্তাৰ প্ৰত্যুত্তৰত শ্ৰীমোদীয়ে পাৰস্পৰিক আস্থা আৰু গণতন্ত্ৰৰ প্ৰতি বিশ্বাসৰ আধাৰত দুয়োখন দেশৰ মাজত গঢ়ি উঠা সম্পৰ্কৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে ভাৰত আৰু আয়াৰলেণ্ডৰ মাজৰ এই মৈত্ৰীৰ সম্পৰ্ক আহিবলগীয়া দিনবোৰত অধিক শক্তিশালী হৈ উঠিব বুলি তেওঁৰ দৃঢ় বিশ্বাস আছে। দেশৰ 76সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ অংশ হিচাপে নতুন দিল্লীৰ লালকিল্লাত আজি ভাৰত পৰ্ব অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠান অহা 31 পৰ্যন্ত জনসাধাৰণৰ বাবে মুকলি থাকিব। এই অনুষ্ঠানত ভাগ লোৱা দৰ্শক শ্ৰোতাসকলে গণৰাজ্য দিৱসৰ কুচকাৱাজত অংশগ্ৰহণ কৰা সশস্ত্ৰ বাহিনীৰ বেণ্ড, ভিন ভিন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ সাংস্কৃতিক দলসমূহৰ প্ৰদৰ্শন, ভিন ভিন প্ৰতীকপট আদিকে ধৰি বিভিন্ন অনুষ্ঠানৰ অংশ দেখিবলৈ পাব। দেশৰ ভিন ভিন অংশৰ সাংস্কৃতিক ঐতিহ্যৰ মাজৰ গভীৰ সম্পৰ্কক প্ৰতিফলিত কৰা এইবেলিৰ ভাৰত পৰ্ব অনুষ্ঠানৰ মূল বাণী হ'ব দেখো আপনা দেশ। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত তেওঁ দেশখনৰ বিভিন্ন নেতাক সাক্ষাৎ কৰি দুয়োখন দেশৰ মাজৰ ঘনিষ্ঠ সম্পৰ্কৰ পৰ্যালোচনা কৰিব। উভয় পক্ষৰ মাজৰ আলোচনাই এই দ্বিপাক্ষিক সম্পৰ্কক অধিক শক্তিশালী কৰি তোলাৰ পথ প্ৰশস্ত কৰিব পাৰিব বুলি আশা কৰা হৈছে। বৈদেশিক মন্ত্ৰালয়ৰ পৰা প্ৰকাশ কৰা এটা বিবৃতিত লগতে কোৱা হৈছে যে বিদেশ মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে দুয়োখন দেশৰ মাজৰ সংহত কৌশলী সহযোগিতাক অধিক আগবঢ়াই নিব আৰু পাৰস্পৰিক সম্পৰ্কক নতুন গতি প্ৰদান কৰিব। পথৰুঘাটৰ কৃষক শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদনৰ উদ্দেশ্যে দৰঙত তিনিদিনীয়াকৈ অনুষ্ঠিত 131সংখ্যক কৃষক শ্বহীদ দিৱসৰ আজি দ্বিতীয় দিনটোত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি কৃষি মেলা, কৃষক বিদ্ৰোহ বিষয়ৰ গ্ৰন্থ, স্মৰণিকা, আলোকচিত্ৰ ইত্যাদিৰ প্ৰদৰ্শনী আৰু গ্ৰন্থমেলা মুকলি কৰাৰ লগতে কৃষক শ্বহীদ প্ৰকল্পত এটা শীততাপ নিয়ন্ত্ৰিত প্ৰেক্ষাগৃহ উদ্বোধন কৰা হয়। পুৱাৰ ভাগত পাথৰিঘাটৰ কৃষক শ্বহীদ বাকৰিত পথৰুঘাটে ৰিঙিয়াই শীৰ্ষক প্ৰাইজমানী কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। আজিৰ দিনটোতেই প্ৰবীণ লোকশিল্পীসকলৰ সন্মিলন আৰু শিল্পী পেঞ্চন প্ৰাপকসকলক সম্বৰ্ধনা জনোৱাকে ধৰি আন বিভিন্ন কাৰ্যসূচীও ৰূপায়ণ কৰা হ'ব। কাইলৈ তৃতীয় তথা অন্তিম দিনটোত পুৱাৰ ভাগত কৃষক শ্বহীদ সমাধিত শ্ৰদ্ধাঞ্জলি, শ্বহীদ তৰ্পণ আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ পাছত দিনৰ 11:30 বজাত মুকলি সভাৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলগীয়া এই সভাত কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক আৰু পৰ্যটন দপ্তৰৰ মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱট, বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, ৰাজ্য চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰা আৰু দৰং জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ স্মৃতি সোঁৱৰি ডাক বিভাগে প্ৰকাশ কৰা এটা বিশেষ ডাক টিকটো কাইলৈৰ মুকলি সভাতে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই আনুষ্ঠানিকভাৱে উন্মোচন কৰিব। অনুষ্ঠানৰ অংশ হিচাপে কাইলৈ সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে বুলি আকাশবাণীৰ দৰঙৰ সংবাদদাতাই জানিবলৈ দিছে। উল্লেখযোগ্য যে ব্ৰিটিছ শাসকে বৰ্ধিত হাৰত অন্যায়ভাৱে মাটিৰ খাজনা আৰোপ কৰাৰ বিৰুদ্ধে নিৰস্ত্ৰ প্ৰতিবাদ কৰিবলৈ গৈ 1894 চনৰ 28 জানুৱাৰীত দৰং জিলাৰ পথৰুঘাটত 140গৰাকী কৃষক শ্বহীদে আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল। এই কৃষক শ্বহীদসকলৰ স্মৃতিত প্ৰতিবছৰে কৃষক শ্বহীদ দিৱস পালন কৰা হৈছে। তিনিদিনীয়াকৈ আয়োজিত কৃষক শ্বহীদ দিৱসৰ প্ৰথম দিনটোৰ কাৰ্যসূচীত কালি চিপাঝাৰ ব্যাসপাৰা গাঁৱত কৃষক শ্বহীদ আৰু স্বাধীনতা সংগ্ৰামৰ স্থানীয় মুক্তিযুঁজাৰু পৰিয়ালৰ সদস্যসকলক সম্বৰ্ধনা জনোৱাৰ লগতে অন্তৰংগ আলাপ আৰু ভাৰতৰ স্বাধীনতা আন্দোলনত দৰঙীয়াৰ অৱদান আৰু পথৰুঘাটৰ ৰণ শীৰ্ষক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়।
আম আদমী পাৰ্টীৰ আহায়ক অৰবিন্দ কেজৰিৱালে আজি নতুন দিল্লীত দলীয় নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে। দিল্লী বিধানসভা নিৰ্বাচনৰ পূৰ্বে অঞ্চলটোৰ জনসাধাৰণৰ বাবে এই ইস্তাহাৰত 15টা গেৰাণ্টিৰ বিষয়ে ঘোষণা কৰা হৈছে। নতুন দিল্লীত আজি সংবাদমেল সম্বোধন কৰি শ্ৰীকেজৰিৱালে তেওঁৰ দল ক্ষমতালৈ আহিলে অহা 5 বছৰৰ ভিতৰত এই 15টা প্ৰতিশ্ৰুতি পূৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। তেওঁ এই 15টা গেৰাণ্টিৰ ভিতৰত নিয়োগৰ সুবিধা, চিকিৎসা সেৱাৰ বাবে সঞ্জীৱনী আঁচনি, প্ৰতিমাহে মহিলাসকলৰ বাবে 2100 টকাৰ আৰ্থিক সাহায্য আৰু পানীৰ বকেয়া ধন মাফকে ধৰি বিভিন্ন প্ৰতিশ্ৰুতি আছে বুলি জানিবলৈ দিয়ে। শ্ৰীকেজৰিৱালে বিজেপি আৰু কংগ্ৰেছে দিল্লীৰ জনসাধাৰণক ভুৱা প্ৰতিশ্ৰুতি দিয়া বুলিও অভিযোগ তোলে। সীমান্ত নিৰাপত্তা বাহিনী BSFএ চলোৱা অভিযানত বিগত বৰ্ষৰ জানুৱাৰীৰ পৰা কালিৰ দিনটোলৈকে 5 জন পাকিস্তানী অনুপ্ৰৱেশকাৰী নিহত হোৱাৰ লগতে ভাৰতৰ ভূভাগত অবৈধভাৱে প্ৰৱেশ কৰিবলৈ বিচৰা আন 30 জন পাকিস্তানৰ নাগৰিকক আটক কৰা হয়। BSFৰ অতিৰিক্ত সঞ্চালক প্ৰধান সতীশ খাণ্ডাৰেই কালি সন্ধিয়া অমৃতসৰত সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে এই সময়ছোৱাত বাহিনীটোৱে ভাৰতৰ 101 জন চোৰাং ব্যৱসায়ীকো আটক কৰে। বাহিনীটোৰ আন কেইবাগৰাকীও উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত কালি অনুষ্ঠিত সংবাদমেলত BSFএ এই অভিযানৰ সময়ছোৱাত জব্দ কৰা অস্ত্ৰ শস্ত্ৰ আৰু নিচাযুক্ত সামগ্ৰীসমূহৰো তথ্য দাঙি ধৰে। অতিৰিক্ত সঞ্চালক প্ৰধানগৰাকীয়ে সীমান্তৰে সংঘটিত অপৰাধমূলক কাৰ্যসমূহ প্ৰতিহত কৰাৰ ক্ষেত্ৰত গাঁও প্ৰতিৰক্ষা সমিতিসমূহে আগবঢ়োৱা সহায় সহযোগিতাৰো শলাগ লয়। BSFৰ পঞ্জাৱ ফ্ৰণ্টিয়াৰে অহা 23 ফেব্ৰুৱাৰীৰ পৰা বৰ্ডাৰমেন মাৰাথন 2025ৰ চতুৰ্থ সংস্কৰণৰ আয়োজন কৰিছে। এই বাৰ্ষিক মাৰাথন অমৃতসৰৰ গোল্ডেন গেটত আৰম্ভ হৈ আটাৰী সীমান্তত অন্ত পৰিব। সীমান্তৱৰ্তী লোকসকলৰ সৈতে হাতে হাত ধৰি আগবঢ়াৰ উদ্দেশ্যে এই মাৰাথনৰ আয়োজন কৰা হৈছে। 42 কিলোমিটাৰৰ ফুল মাৰাথন, 21 কিলোমিটাৰৰ হাফ মাৰাথন আৰু 10 কিলোমিটাৰ এই তিনিটা শিতানত মাৰাথন অনুষ্ঠিত হ'ব। BSFএ আয়োজন কৰা এই মাৰাথনৰ জৰিয়তে পাঞ্জাৱৰ যুৱক যুৱতীৰ স্বাস্থ্য আৰু মাদক দ্ৰব্যৰ প্ৰতি আসক্তিৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ প্ৰয়াস চলোৱা হ'ব। ইতিমধ্যে মাৰাথনৰ বাবে পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। 42 কিলোমিটাৰ আৰু 21 কিলোমিটাৰ মাৰাথনত অংশগ্ৰহণ কৰিবলগীয়া মহিলা আৰু সীমান্তৰ জিলাসমূহৰ লোকসকলৰ বাবে পঞ্জীয়ন বিনামূলীয়া কৰা হ'ব। ফুল মাৰাথনৰ বিজয়ীক 1.5 লাখ টকা, হাফ মাৰাথনৰ বিজয়ীক 75,000 টকা আৰু 10 কিলোমিটাৰৰ বিজয়ীক 50,000 টকাৰ পুৰস্কাৰ আগবঢ়োৱা হ'ব। ওড়িশাৰ ৰাউৰকেলাত আজি সন্ধিয়া পুৰুষৰ হকী ইণ্ডিয়া লীগত শ্ৰাচি ৰাহ বেংগল টাইগাৰ্ছ দেলহি এজি পাইপাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 6 বজাত আৰম্ভ হ'ব। ৰাউৰকেলাত নিশা 8:15 হ'বলগীয়া আন এখন খেলত আজি JSW চুৰমা হকী ক্লাব বেদান্ত কলিংগ লেঞ্চাৰ্ছৰ সন্মুখীন হ'ব। মহিলা শাখাত কালি ৰাঁচীত অনুষ্ঠিত চূড়ান্ত খেলত ওড়িশা ৱাৰিয়ৰ্ছে JSW চুৰমা হকী ক্লাবক 2-1 ফলাফলত পৰাস্ত কৰি উদ্বোধনী সংস্কৰণৰ খিতাপ দখল কৰে। ইণ্ডিয়ান ছুপাৰ লীগ প্ৰতিযোগিতাত আজি কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্ৰীড়াংগনত হ'বলগীয়া এখন খেলত বেংগালুৰু ফুটবল ক্লাব মোহনবাগান ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। নিজৰ শেহতীয়া 7খন খেলত জয়ী হৈ মোহনবাগান সম্প্ৰতি পইণ্ট তালিকাৰ শীৰ্ষত আছে। প্ৰতিযোগিতাৰ কালিৰ এখন খেলত মুম্বাই চিটি ফুটবল ক্লাবে মহমেদান স্পৰ্টছ ক্লাবক 3-0 গ'লত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ 76 সংখ্যক গণৰাজ্য দিৱস উপলক্ষে শুভেচ্ছা জনোৱা বিশ্বৰ নেতাসকলক ধন্যবাদ জ্ঞাপন কৰিছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে আজিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ ভ্ৰমণ কৰিব। আম আদমী পাৰ্টীৰ আহায়ক অৰবিন্দ কেজৰিৱালে আজি নতুন দিল্লীত দলীয় নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰে। BSFৰ শেহতীয়া এবছৰৰ অভিযানত 5 জন পাকিস্তানী অনুপ্ৰৱেশকাৰী নিহত হোৱাৰ লগতে ভাৰতৰ ভূভাগত অবৈধভাৱে প্ৰৱেশ কৰিবলৈ বিচৰা আন 30 জন পাকিস্তানৰ নাগৰিকক আটক কৰা হয়। আৰু ওড়িশাৰ ৰাউৰকেলাত আজি সন্ধিয়া পুৰুষৰ হকী ইণ্ডিয়া লীগত শ্ৰাচি ৰাহ বেংগল টাইগাৰ্ছ দেলহি এছ ডি পাইপাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 3 বজাত।